এয়া আকাশবাণী বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিহাৰৰ পূব চম্পাৰণ জিলাৰ মতিহাৰীত 7,200 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ভাৰতীয় নৌসেনাই আজি বিশাখাপট্টনমত গভীৰ সমুদ্ৰত ছাবমেৰিনৰ পৰা নাৱিকক উদ্ধাৰ কৰিব পৰা বিশেষ জাহাজ মিষ্টাৰ নৌসেনাত অন্তৰ্ভুক্ত কৰে। বাংলাদেশৰ গোপালগঞ্জত বাহাল থকা সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। পশ্চিমবংগৰ ঝাড়গ্ৰাম জিলাৰ বাঞ্চতালা ৰেল ষ্টেচনৰ সমীপত আজি পুৱতি নিশা এখন দ্ৰুতবেগী ৰেলৰ খুন্দাত 2টা পোৱালিকে ধৰি 3টা হাতীৰ মৃত্যু হয়। আৰু লাছ ভেগাছত অনুষ্ঠিত দবাৰ ফ্ৰীষ্টাইল গ্ৰেণ্ড শ্লেমৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে গ্ৰেণ্ডমাষ্টাৰ অৰ্জুন এৰিগাইছিয়ে স্থান নিশ্চিত কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিহাৰৰ পূব চম্পাৰণ জিলাৰ মতিহাৰীত 7,200 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত ৰেল, পথ, গ্ৰামোন্নয়ন, মীন, বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি খণ্ডৰ প্ৰকল্প আছে। প্ৰধানমন্ত্ৰীয়ে লগতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৰাজেন্দ্ৰ নগৰ, দাৰভাঙা, ভগলপুৰ আৰু মতিহাৰী ৰেল ষ্টেচনৰ পৰা 4খনকৈ নতুন অমৃত ভাৰত ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। এই ৰেলকেইখনে ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ চহৰকেইখনক দেশৰ আন অংশৰ সৈতে সংযুক্ত কৰিব। আজি অনুষ্ঠানত বিহাৰৰ ৰাজ্যপাল আৰিফ মহম্মদ খান, মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং, ৰাজীৱ ৰঞ্জন সিং, চিৰাগ পাছোৱান, উপ মুখ্যমন্ত্ৰীদ্বয় সম্ৰাজ চৌধুৰী আৰু বিজয় কুমাৰ সিনহাৰ লগতে ভালেকেইগৰাকী ৰাজ্যমন্ত্ৰী, সাংসদ আৰু বিধায়ক উপস্থিত থাকে। শ্ৰীমোদীয়ে আজি মতিহাৰীৰ গান্ধী মৈদানত এখন জনসভাতো ভাষণ দিব। ৰাজ্যখনৰ পথ আন্তঃগাঁথনি সুদৃঢ়কৰণ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে 319 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰা বাইপাছক 4টা লেনযুক্ত বাইপাছলৈ উন্নীত কৰাৰ কামৰ আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে আৱাস যোজনা গ্ৰামীণৰ 12,000 হিতাধিকাৰীৰ গৃহ প্ৰৱেশৰ অংশ হিচাপে একাংশ হিতাধিকাৰীক ঘৰৰ চাবি প্ৰদান কৰিব আৰু 40,000 হিতাধিকাৰীলৈ 160 কোটিৰো অধিক টকা মোকলাই দিব। ইয়াৰ পাছত পশ্চিমবংগত প্ৰধানমন্ত্ৰীয়ে 5,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত তেল আৰু গেছ, শক্তি, পথ আৰু ৰেলখণ্ডৰ প্ৰকল্প আছে। তেওঁ লগতে এখন জনসভাতো ভাষণ দিব। শ্ৰীমোদীয়ে এই ভ্ৰমণকালত টপচি আৰু পশ্চিম বৰ্ধমানৰ পাণ্ডৱেশ্বৰম সেতু ভাৰতম কাৰ্যসূচীৰ অধীনত 380 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 2খন পথ অভাৰব্ৰিজ মুকলি কৰিব। এই পথ অভাৰব্ৰিজ দুখনে ৰেলৱে লেভেল ক্ৰছিঙত দুৰ্ঘটনা ৰোধ কৰাৰ লগতে যাত্ৰীৰ আহ যাহত সহায় কৰিব। ভাৰতীয় নৌসেনাই আজি বিশাখাপট্টনমত গভীৰ সমুদ্ৰত ছাবমেৰিনৰ পৰা নাৱিকক উদ্ধাৰ কৰিব পৰা বিশেষ জাহাজ নিষ্টাৰ নৌসেনাত অন্তৰ্ভুক্ত কৰে। এই সমাৰোহত প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠ, নৌসেনাৰ মুৰববী এডমিৰেল দীনেশ কে ত্ৰিপাঠী আৰু অন্যান্য জ্যেষ্ঠ প্ৰতিনিধিসকল উপস্থিত আছিল। হিন্দুস্তান শ্বিপয়াৰ্ড লিমিটেডে নিৰ্মাণ কৰা নিষ্টাৰ হৈছে ভাৰতৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত প্ৰথমখন জাহাজ। এই জাহাজৰ জৰিয়তে ভাৰতে আত্মনিৰ্ভৰতাৰ দিশে আৰু এখোজ আগবাঢ়িছে। বাংলাদেশৰ গোপালগঞ্জত বাহাল থকা সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। আমাৰ ঢাকাৰ সংবাদদাতাই জনোৱা মতে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ গৃহ জিলা গোপালগঞ্জত যোৱা বুধবাৰে নেশ্যনেল চিটিজেন পাৰ্টিৰ এটা ৰেলীক লৈ আৰক্ষী আৰু আৱামী লীগ তথা ইয়াৰ সহযোগী সংগঠনৰ কৰ্মকৰ্তাসকলৰ মাজত হোৱা সংঘৰ্ষত কমেও 4জন লোকৰ মৃত্যু হোৱাৰ লগতে 50জনৰো অধিক লোক আহত হৈছিল আৰু ইয়াৰ পাছত জিলাখনত অনিৰ্দিষ্ট কালৰ বাবে সান্ধ্য আইন বলবৎ কৰা হৈছিল। জিলাখনত আজি একেৰাহে 3য় দিনৰ বাবেও সান্ধ্য আইন বলবৎ আছে। জিলা কৰ্তৃপক্ষই আজি দিনৰ 11 বজাৰ পৰা 2 বজালৈ 3 ঘণ্টাৰ বাবে সান্ধ্য আইন শিথিল কৰি দিছে। পশ্চিমবংগৰ ঝাড়গ্ৰাম জিলাৰ বাঞ্চতালা ৰেল ষ্টেচনৰ সমীপত আজি পুৱতি নিশা এখন দ্ৰুতবেগী ৰেলৰ খুন্দাত 2টা পোৱালিকে ধৰি 3টা হাতীৰ মৃত্যু হয়। পুৱতি নিশা প্ৰায় 3 বজাত 10টা হাতীৰ এটা জাকে ৰেল লাইন পাৰ হোৱাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। জিলা বন বিষয়া উমৰ ইমামে যোৱা নিশা প্ৰায় 11 বজাত ৰেল লাইনৰ ওচৰত হাতীৰ গতিবিধি প্ৰত্যক্ষ কৰি কৰ্তব্যৰত বন সংমণ্ডল বিষয়াগৰাকীক ৰেল কৰ্তৃপক্ষলৈ বাৰ্তা প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু পুৱতি নিশা জনশতাব্দী এক্সপ্ৰেছৰ খুন্দাত হাতীকেইটাৰ মৃত্যু হয় বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰা দ্য ৰেচিষ্টেন্স ফ্ৰণ্ট চমুকৈ টি আৰ এফক বিদেশী সন্ত্ৰাসবাদী গোট আৰু বিশেষভাৱে স্বীকৃত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী গোট হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰই ঘোষণা কৰাৰ সিদ্ধান্তত ভাৰতে শলাগ লৈছে। পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই তৈবাৰ ছদ্ম সংগঠন টি আৰ এফ জম্মু কাশ্মীৰৰ পেহেলগামৰ বৰ্বৰ আক্ৰমণকে ধৰি বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত আছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে এই সিদ্ধান্তৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰদেশ সচিব মাৰ্কো ৰুবিঅ'ৰ শলাগ লয়। উল্লেখযোগ্য যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজনীয়তা আৰু সন্ত্ৰাসবাদী আন্তঃগাঁথনি সমুলঞ্চে নিৰ্মূল কৰাৰ ক্ষেত্ৰত নিৰন্তৰ গুৰুত্ব দি আহিছে। ভাৰত সদায় সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। ইৰাকৰ অলকুট চহৰত কালি বিধ্বংসী অগ্নিকাণ্ডত বহুসংখ্যক লোকৰ মৃত্যুৰ লগতে ভালেমান আহত হোৱাৰ ঘটনাত ভাৰতে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে দেশখনৰ এই কঠিন সময়ত ভাৰতৰ জনসাধাৰণ তেওঁলোকৰ সৈতে আছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অলকুট চহৰৰ হাইপাৰ মাৰ্কেটৰ এখন ৰেষ্টুৰাত সূত্ৰপাত হোৱা জুইত কমেও 50 লোকে প্ৰাণ হেৰুওৱাৰ লগতে ভালেসংখ্যক লোক আহত হয়। অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ বহুসংখ্যক লোকক উদ্ধাৰ কৰে। পঞ্জাৱত পাকিস্তানৰ মাদক দ্ৰব্য সৰবৰাহকাৰীয়ে বিগত কিছুদিনৰ গতিবিধি তীব্ৰ কৰি তুলিছে। বি এছ এফৰ সূত্ৰৰ উদ্ধৃতিৰে আকাশবাণীৰ জলন্ধৰৰ সংবাদদাতাই জনোৱা মতে সীমান্ত সুৰক্ষা বাহিনীয়ে বিগত দুদিনত অমৃতসৰ আৰু ফিৰোজপুৰত অভিযান চলাই 6 ড্ৰোন নিষ্ক্ৰিয় কৰাৰ লগতে 10 কিলোগ্ৰামৰো অধিক হেৰইন জব্দ কৰিছে। বি এছ এফৰ জোৱানে কালি নিশা আৰু আজি পুৱা অমৃতসৰ সীমান্তত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা পাকিস্তানৰ ড্ৰোনসমূহ নিষ্ক্ৰিয় কৰি ঘটনাস্থলীৰ পৰা 2 কিলোগ্ৰামৰো অধিক হেৰইন জব্দ কৰে। আনহাতে ফিৰোজপুৰ সীমান্তত চলোৱা অভিযানত বি এছ এফে 8 কিলোগ্ৰামৰো অধিক মাদক দ্ৰব্য ভৰ্তি 15 হেৰইনৰ পেকেট জব্দ কৰে। গাজা চহৰৰ এটা পবিত্ৰ গীৰ্জাত ইজৰাইলৰ টেংক আক্ৰমণৰ ফলত 3 লোকৰ মৃত্যু হোৱাৰ লগতে 10 লোক আহত হয়। এই ঘটনাত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে গভীৰ শোক প্ৰকাশ কৰিছে। গাজা চহৰৰ কেথলিক ধৰ্মী লোকসকলৰ একমাত্ৰ উপাসনাস্থলী এই গীৰ্জাত হোৱা আক্ৰমণৰ বাবে ইজৰাইল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিৰূপ সমালোচনাৰ সন্মুখীন হৈছে। প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক ঘটনাস্থলীত থকা এটা বিপদগামী টেংকৰ ফলতেই এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে বুলি ফোনযোগে জানিবলৈ দিয়ে। ইফালে এই আক্ৰমণৰ ঘটনাত ভেটিকান চিটিৰ পূব চতুৰ্দশলীয়ে শোক প্ৰকাশ কৰিছে। লাছ ভেগাছত অনুষ্ঠিত দবাৰ ফ্ৰী ষ্টাইল গ্ৰেণ্ডশ্লেমৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে গ্ৰেণ্ডমাষ্টাৰ অৰ্জুন এৰিগাইছিয়ে স্থান নিশ্চিত কৰিছে। 21 খেলুৱৈগৰাকীয়ে কোৱাৰ্টাৰ ফাইনেলত উজবেকিস্তানৰ নাদিৰবেক আব্দুছ ছাত্তাৰোভক 1.5 আৰু 0.5 পইণ্টত পৰাজিত কৰে। এই জয়ৰ সুবাদত অৰ্জুন চেম্পিয়নশ্বিপৰ খিতাপ দখলৰ নিচেই কাষ চাপিছে। ভাৰতৰ সুজিত কলকলে হাংগেৰীৰ বুদাপেষ্টত অনুষ্ঠিত পোলাক ইমৰে আৰু ৱাৰ্গা জনছ স্মাৰক মল্লযুদ্ধ প্ৰতিযোগিতাৰ পুৰুষৰ 65 কিলোগ্ৰাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰিছে। সুজিতে কালি ফাইনেলত 4 ইউৰোপীয় পদক বিজেতা আজাৰবাইজানৰ আলী ৰহিমজাদেক 5-1 পইণ্টত পৰাস্ত কৰে। ইয়াৰ লগে লগে সুজিত চলিত বৰ্ষত ৰেংকিং শৃংখলাৰ কোনো প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰা দেশৰ প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয়। ইপিনে ভাৰতৰ আন এগৰাকী খেলুৱৈ ৰাহুলে পুৰুষৰ ফ্ৰী ষ্টাইল শিতানৰ 57 কিলোগ্ৰাম ওজন শাখাত জাৰ্মানীৰ নিকোলাছ ষ্টেইছিয়ুক 4-0 পইণ্টত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ পূব চম্পাৰণ জিলাৰ মতিহাৰীত 7,200 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ভাৰতীয় নৌসেনাই আজি বিশাখাপট্টনমত গভীৰ সমুদ্ৰত ছাবমেৰিনৰ পৰা নাৱিকক উদ্ধাৰ কৰিব পৰা বিশেষ জাহাজ নিষ্টাৰ নৌসেনাত অন্তৰ্ভুক্ত কৰে। বাংলাদেশৰ গোপালগঞ্জত বাহাল থকা সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। পশ্চিমবংগৰ ঝাৰগ্ৰাম জিলাৰ বাঞ্চিতলা ৰেল ষ্টেচনৰ সমীপত আজি পুৱতি নিশা এখন দ্ৰুতবেগী ৰেলৰ খুন্দাত 2 ধৰি 3 হাতীৰ মৃত্যু হয়। আৰু লাছ ভেগাছত অনুষ্ঠিত দবাৰ ফ্ৰী ষ্টাইল গ্ৰেণ্ডশ্লেমৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে গ্ৰেণ্ডমাষ্টাৰ অৰ্জুন এৰিগাইছিয়ে স্থান নিশ্চিত কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।